kalimat dalam makan kulit rohani aku duho dekoraki kalau saya sesuai kulit aku dekoraki kulit berarti dari anu saya kami nisuk di putra pohon prakho mohon sekitar maha bicara mekari hak diri yang sesuai kulit yang nisuk di putra pohon musama mohon kuji di putra bisa kharmar yang di bimak yang mungkin asuk singhal aru jantung amal laburo baca cekewa asa nisuk di aku kulit yang hakar aru jantung di kalimat dalam makan kulit rohani aku itu bebasa punya bikaya eho etan aru লগৰাঞ্চলৰ কাৰিকৰী বিষয় এশটা তথা জনস্বাস্থ্য কাৰিকৰী বিভাগত অহকাৰী অভিযন্তাৰ একাশীটা পদ আছে আজি এই দুশ বিৰাশীটা নতুন নিযুক্তিৰ পাছতে ৰাজ্যসভাৰ নিযুক্তি সংগ্ৰহ অনুসৰি চৰকাৰী চাকৰিৰ নিযুক্তিপ্ৰাপ্তৰ সংখ্যা 1,24,607 বৃদ্ধি পাব ৰাজ্যখনৰ অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা ইচ্ছুক যুৱক যুৱতীসকলক জলপানী প্ৰদানৰ বাবে অসম ৰাজভৱনৰ তৰফৰ পৰা ৰাজ্যখনৰ অসমৰ প্ৰতিভা উদগনিমূলক আঁচনি 2024-25ৰ অধীনত আবেদন প্ৰক্ৰিয়া আহ্বান কৰা হৈছে ইয়াৰ দ্বাৰা যুদ্ধ প্ৰাৰ্থীসকলক বিত্তীয় সাহায্য আৰু গুণগত প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক অসামৰিক বিষয় হোৱাৰ লগতে যুক্ত কৰি ধৰা হ'ব প্ৰাৰ্থীসকলক GAPPY.assam.gov.in-ৰ জৰিয়তে 7 ছেপ্টেম্বৰ অৰ্থাৎ কাইলৈ বিয়লি 5 বজাৰ পৰা অহা 6 অক্টোবৰৰ বিয়লি 5 বজাৰ ভিতৰত সম্পূৰ্ণ আবেদন পত্ৰ অনলাইন যোগে দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে প্ৰাৰ্থীসকলক সৰু অসম প্ৰতিভা সন্ধানি পৰীক্ষা আৰু তাৰ পাছত গ্ৰুপ কাউন্সেলিং তথা ব্যক্তিগত সাক্ষাৎকাৰৰ জৰিয়তে বাছনি কৰা হ'ব 20 অক্টোবৰ লিখিত পৰীক্ষা 7 অক্টোবৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা আৰু পৰ্যায়ক্ৰমে গ্ৰুপ কাউন্সেলিং তথা সাক্ষাৎকাৰৰ অন্ত 18 নৱেম্বৰৰ চূড়ান্ত ফলাফলৰ ঘোষণা কৰা হ'ব উচ্চ ৰক্তচাপ বহুমূত্ৰ আদিকে ধৰি বিভিন্ন ৰোগৰ তেওঁবিধ ঔষধ নিৰাপদ নহয় বুলি কেন্দ্ৰীয় ঔষধ মান নিয়ামক সংস্থাই প্ৰকাশ কৰিছে CDSCO নামৰ ঔষধৰ নিয়ামক সংস্থাই একেবিধ ঔষধ ব্যৱহাৰৰ অযোগ্য বুলি ঘোষণা কৰে শৰীৰৰ বাবে হানিকাৰক এই তেওঁবিধ ঔষধ হৈছে কেইবা প্ৰকাৰৰ পৰা আছে যেমন এণ্টি চেৰিকেল ভিটামিন ডি কমপ্লেক্স টেলিভিছাইটেড আদি উল্লেখযোগ্য যে ৰোগীৰ শৰীৰৰ বাবে হানিকাৰক এই তেওঁবিধ ঔষধ দেশৰ বহুলভাৱে প্ৰচলন হৈ আছে বিশেষকৈ হিন্দুস্তান এণ্টিবায়টিক্স লিমিটেড মেগা লাইফ চায়েন্সেছ কিউৰ হেল্থ কেয়াৰ কোম্পানী আদিয়ে প্ৰস্তুত কৰা অধিকাংশ ঔষধে মান নিৰূপণ পৰীক্ষা চলাই আছে কেন্দ্ৰীয় নৰেন্দ্ৰ মোদী চৰকাৰৰ জৰিয়তে কাৰ্যালয়ৰ এখনি পুৰুষৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ উপলক্ষে চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ সকলীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসংগত কয় যে আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে দেশত নিয়োগৰ সুযোগ বৃদ্ধিৰ জৰিয়তে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ সবলীকৰণ বৃদ্ধি হোৱা দেখা গৈছে মধ্যবিত্ত শ্ৰেণীৰ সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰে বহিৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে 70,000 চিকিৎসা বিজ্ঞানৰ আসন সংশোধন কৰিছে আনহাতে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সময় 3 লাখ কোটি টকাৰ সাহায্যৰে 1 কোটি নগৰীয়া গৃহ নিৰ্মাণ কৰা হৈছে একেদৰে পি এম সূৰ্য ঘৰ যোজনাৰ অধীনত 3,05,000 ঘৰত সৌৰ ব্যৱস্থা স্থাপন কৰাৰ জৰিয়তে মধ্যবিত্ত শ্ৰেণীৰ সঞ্চয় বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছে মুখ্যালয় 9 লাখৰ পৰা 20 লাখলৈ বৃদ্ধি কৰি ঔদ্যোগিকৰণৰ ক্ষেত্ৰতো উত্থান ঘটোৱা হৈছে ইফালে ইউনিচেফ পেঞ্চন আঁচনিৰ অধীনত 30 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী 50% পেঞ্চনৰ নিজলৈ প্ৰদান কৰাৰ লগতে অৱসৰপ্ৰাপ্ত প্ৰতিৰক্ষা কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণ নিশ্চিত কৰিবৰ বাবে 1 কোটি 1 লাখ পেঞ্চন আঁচনি সংশোধন কৰা হৈছে নৰেন্দ্ৰ মোদী চৰকাৰৰ জৰিয়তে কাৰ্যকালত ৰাজহুৱা পৰীক্ষা আইন প্ৰৱৰ্তনকে ধৰি মেট্ৰ' প্ৰকল্প ইলেক্ট্ৰনিক বাছ আদি বিভিন্ন ব্যৱস্থাৰ জৰিয়তে মধ্যবিত্ত শ্ৰেণীৰ সবলীকৰণৰ ব্যৱস্থা লক্ষ্য গ্ৰহণ কৰা হৈছে আনহাতে মহিলাৰ নেতৃত্বাধীন বিকাশৰ ক্ষেত্ৰতো নৰেন্দ্ৰ মোদী চৰকাৰে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা উদ্যমিতা কৃষি প্ৰযুক্তি আৰু অন্যান্য ক্ষেত্ৰৰ পদক্ষেপৰ জৰিয়তে চৰকাৰে মহিলাসকলক সবলীকৰণ কৰিবলৈ লক্ষ্য গ্ৰহণ কৰিছে ভাৰতে 20 বছৰ অনুৰ্ধৰ এ এফ চি এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাৰ যোগ্যতা নিৰ্ধাৰণ খেলত মংগোলিয়াক 4-1 গ'লৰ ব্যৱধান পৰাস্ত কৰে এই জয়ৰ সফলত ভাৰতে গ্ৰুপ জিত 3 পইণ্ট অৰ্জন কৰে ভাৰতৰ হৈ কেলভিন সিং কৌৰৱ সিং থিনকুজামে এটাকৈ আৰু মালিন খান টিপেনে দুটা কৰি দিয়ে পৰৱৰ্তী খেলখন ভাৰত কাইলৈ ইৰাণৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আমাৰ এতিয়াৰ বাতৰি ইমান বিশেষ হ'ল I'm sorry.